এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো অংকুৰজ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত আধাৰ কাৰ্ড প্ৰদান ব্যৱস্থা অধিক কঠোৰ কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ, বজালী, নলবাৰী আৰু গোলাঘাটত আজি বিকাশৰ 12 দিন শীৰ্ষক উন্নয়ন কাৰ্যসূচী, সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ, বঙাইগাঁও আৰু চৰাইদেউ জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ, আৰু ৰাজস্থানৰ জয়পুৰত হ'বলগীয়া 44 সংখ্যক ছাব জুনিয়ৰ NTPC ৰাষ্ট্ৰীয় পুৰুষ আৰু মহিলা আৰ্চাৰী চেম্পিয়নশ্বিপৰ বাবে অসমৰ দলৰ নাম ঘোষণা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে আধাৰ কাৰ্ড প্ৰদান ব্যৱস্থা অধিক কঠোৰ কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটীৰ লোকসভা ভৱনত কালি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে কোনো সন্দেহযুক্ত নাগৰিকে যাতে ৰাজ্যত আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ বাবে মন্ত্ৰীসভাই আধাৰ প্ৰদানৰ ব্যৱস্থা অধিক কটকটীয়া আৰু কঠোৰ কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰীসভাৰ সিদ্ধান্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়,
অসমত আধাৰ কাৰ্ড প্ৰদান কৰাৰ ব্যৱস্থাটো আজি কেবিনেটে খুব কঠোৰ কটকটীয়া কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আধাৰৰ যিটো ষ্টেট লেভেল ভেৰিফিকেশ্যন, আধাৰ কাৰ্ড দিয়াৰ আগতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা ভেৰিফিকেশ্যন বিচাৰে আৰু এই গোটেই প্ৰক্ৰিয়াটোক তদাৰকী কৰাৰ বাবে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগক নোডেল ডিপাৰ্টমেণ্ট হিচাপে কেবিনেটে আজিৰে পৰা ঘোষণা কৰিছে। ইয়াৰ উপৰিও প্ৰত্যেকখন জিলা পৰ্যায়ত এজন এডিচনেল ডেপুটি কমিশনাৰক আধাৰ এনৰোলমেণ্ট ভেৰিফিকেশ্যন, অৰ্থাৎ কোনোবাই আধাৰ বিচাৰিলে তেওঁক প্ৰপাৰ ভেৰিফিকেশ্যন কৰা হৈছেনে নাই সেই গোটেই প্ৰক্ৰিয়াটো তদাৰক কৰাৰ কাৰণে জিলা আয়ুক্তই এজন অতিৰিক্ত জিলা আয়ুক্তক দায়িত্ব প্ৰদান কৰিব। GAD ডিপাৰ্টমেণ্ট আৰু ADC-ৰ পিছত আধাৰ দিয়াৰ আগতে ইনস্পেকশ্যনৰ বাবে আজিৰে পৰা ৰাজ্যৰ চক্ৰ বিষয়াসকল দায়বদ্ধ হ'ব। ইয়াৰ ফলত ৰাজ্যত আধাৰ কাৰ্ডৰ প্ৰদানৰ ব্যৱস্থাটো আমি অলপ টনকিয়াল কৰিব পাৰিম আৰু কোনো ধৰণৰ সন্দেহযুক্ত নাগৰিকে যাতে আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ অন্তত আমি কিছু প্ৰতিবন্ধকতা সৃষ্টি কৰিব পাৰিম।
ডক্টৰ শৰ্মাই কয় যে কোনো ব্যক্তিয়ে আধাৰৰ বাবে আবেদন কৰাৰ প্ৰথম পৰ্যায়তে চক্ৰ বিষয়াজনে NRC প্ৰণয়নৰ সময়ত সেই ব্যক্তিজন, পৰিয়াল বা তেওঁৰ পিতৃ মাতৃয়ে NRCৰ বাবে আবেদন কৰিছিল নে নাই সেই দিশটো চালি জাৰি চাব লাগিব। যদিহে ব্যক্তিজনে আবেদন কৰা নাছিল তেতিয়াহ'লে আধাৰৰ বাবে তেওঁ কৰা আবেদনখন প্ৰত্যাখ্যান হ'ব আৰু সেই বিষয়ে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰা হ'ব। অৱশ্যে 2014 চনৰ পাছত ৰাজ্যলৈ অহা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ'ব। মন্ত্ৰীসভাৰ বৈঠকত কালি ভূমিৰ খাজনা আদায় দিয়াৰ বিষয়েও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি ডিজিটেল ব্যৱস্থাৰে ভূমিৰ খাজনা আদায় দিয়াৰ লগতে পূৰ্বৰ দৰে মৌজাদাৰ কাৰ্যালয়ত গৈও খাজনা আদায় দিব পৰা যাব। মন্ত্ৰীসভাই লগতে মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত নামঘৰ, মন্দিৰ, বিদ্যালয়, ক্লাব, মহিলা সংঘ, সামাজিক অনুষ্ঠান আদিক মাটিৰ পট্টা প্ৰদান ব্যৱস্থাও কিছু সৰল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই অনুসৰি এই সামাজিক অনুষ্ঠানসমূহক ছ'চাইটি পঞ্জীয়ন কৰোঁতে 3 বছৰৰ অডিট প্ৰতিবেদন দাখিল ব্যৱস্থাৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। মন্ত্ৰীসভাই লগতে ছ'চাইটিৰ পঞ্জীয়ন নৱীকৰণৰ মাচুল আদায় দিব নোৱাৰাৰ বাবে দিবলগীয়া জৰিমনা ৰেহাই দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই ভূটান ৰজাৰ আমন্ত্ৰণ মৰ্মে 17 ডিচেম্বৰত তেওঁ ভূটানৰ ৰাষ্ট্ৰীয় দিৱসত অংশগ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। এই যাত্ৰাৰ সময়তে ভূটানৰ সৈতে ৰাজ্যৰ অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ বাবে জলসিঞ্চন, খোৱাপানী আঁচনি আৰু শক্তি আহৰণ সম্পৰ্কে ভূটান চৰকাৰৰ সৈতে আলাপ আলোচনা কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰৰ উদ্যোগত কালিৰে পৰা শিক্ষা, ৰাজহ, উদ্যোগ আৰু বিত্ত বিভাগৰ জৰিয়তে প্ৰতিখন জিলাতে বিকাশৰ 12 দিন শীৰ্ষক উন্নয়ন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে। বজালী জিলাৰ ভগৱতী ক্ষেত্ৰত দিনৰ 11 বজাত আজি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জিলাখনৰ বিকাশৰ 12 দিন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। জিলাখনৰ 855 গৰাকী শিক্ষাৰ্থীক প্ৰজ্ঞান ভাৰতী আঁচনিৰ ডক্টৰ বাণীগন্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটি বিতৰণ কৰা হ'ব। মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত জিলাখনৰ 9ম শ্ৰেণীত অধ্যয়নৰত 1976 গৰাকী শিক্ষাৰ্থীক চাইকেল বিতৰণ কৰাৰ লগতে আনন্দৰাম বৰা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75% বা ততোধিক নম্বৰ লাভ কৰা 604 গৰাকী শিক্ষাৰ্থীক নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব। নলবাৰী জিলাৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জিলাখনৰ বিকাশৰ 12 দিন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। জিলাখনৰ 1849 গৰাকী শিক্ষাৰ্থীক প্ৰজ্ঞান ভাৰতী আঁচনিৰ ডক্টৰ বাণীগত কাকতি মেধা বঁটাৰ অধীনত স্কুটি বিতৰণ কৰা হ'ব। মুখ্যমন্ত্রীর বিশেষ আসনির অধীনত জিলাখনের নবম শ্রেণীর অধ্যয়নরত 8,970 শিক্ষার্থীক সাইকেল বিতরণ করার লগতে আন্দরাম বড়ুয়া বঁটার অধীনত 1,376 শিক্ষার্থীক নগদ ধনের পুরস্কার প্রদান করা হব। গোলাঘাট জেলার সমন্বয় ক্ষেত্রে মন্ত্রী অজন্তা নেওক আর অতুল বরাই বিকাশের 12 দিন কার্যসূচীত অংশগ্রহণ করব। জিলাখনের 1,584 শিক্ষার্থীক প্রজ্ঞান ভারতী আসনির ডক্টর বাণীগত কাকতি মেধা বঁটার অধীনত স্কুটি বিতরণ করা হব। মুখ্যমন্ত্রীর বিশেষ আসনির অধীনত নবম শ্রেণীর অধ্যয়নরত 10,114 শিক্ষার্থীক সাইকেল বিতরণ করার লগতে আনন্দরাম বড়ুয়া বঁটার অধীনত জিলাখনের 1,910 শিক্ষার্থীক নগদ ধনের পুরস্কার প্রদান করা হব। সমাগত পঞ্চায়েত নির্বাচনের প্রতি লক্ষ্য রাখি কামরূপ মহানগর জেলার অন্তর্গত আর নতুনক সীমা নির্ধারণ করা দীপরবিল, রানী চাপরি, বরখাট, ডিমরিয়া, সোনাপুর আর প্রাগজ্যোতিষপুর জেলা পরিষদর খসড়া ভোটার তালিকা কালি প্রকাশ করা হয়। রাজ্যিক নির্বাচন আয়োগের শেহতীয় নির্দেশনা অনুসরি অহা বছরের 1 জানুয়ারীক ভিত্তি তারিখ হিসাবে গ্রহণ করে এই তালিকা প্রকাশ করা হয়েছে। তালিকাক লৈ উজর আপত্তি 14-21 ডিসেম্বর দাখিল করবা হব। এই আপত্তিসমূহ নিষ্পত্তির তারিখ 22-26 ডিসেম্বর ধার্য করা হয়েছে। 28 ডিসেম্বর চূড়ান্ত ভোটার তালিকা প্রকাশ করা হব। বঙ্গাগাঁও জেলাতো কালি পঞ্চায়েত নির্বাচনের প্রতি লক্ষ্য রাখি খসড়া ভোটার তালিকা প্রকাশ করা হয়। এই সন্দর্ভ জেলা আয়ুক্ত কার্যালয় সভাকক্ষত এখন সংবাদমেল সম্বোধন করে জেলা আয়ুক্ত নবদ্বীপ পাঠকে জেলাখনত মুঠ 650 গাঁ পঞ্চায়েত ওয়ার্ড, 65 গাঁ পঞ্চায়েত, 5 আঞ্চলিক পঞ্চায়েত আর জেলা পরিষদের 5 সমষ্টি আছে বলে জানিবলে দিয়ে। জনসাধারণের সুবিধার্থে কালি প্রকাশিত খসড়া ভোটার তালিকা আজি আর কাইলৈ জেলা আয়ুক্ত কার্যালয়, জেলা পরিষদ কার্যালয়, খণ্ড উন্নয়ন বিষয়ের কার্যালয় তথা গাঁও পঞ্চায়েত কার্যালয়সমূহ আড়ি দিয়া হব বলে জেলা আয়ুক্তগুলিয়ে প্রকাশ করে। চৰাইদেউ জেলা পঞ্চায়তীৰাজ প্রতিষ্ঠানের অন্তর্গত আঞ্চলিক পঞ্চায়েতসমূহর ফটোবিহীন খসড়া ভোটার তালিকাও কালি প্রকাশ করা হয়। এই সন্দর্ভ জেলা আয়ুক্ত ডক্টর নেহা যাদবর অধ্যক্ষতাত লাকুয়া, হাপেঘাটি, সোনারি আর মা মরা আঞ্চলিক পঞ্চায়েতের সচিবসকলের জেলাখনের বিভিন্ন রাজনৈতিক দলের প্রতিনিধিসকলের সঙ্গে কালি এখন বৈঠক অনুষ্ঠিত হয়। রাজ্যের সকল জাতি জনগোষ্ঠীর বারে রহনীয়া সাংস্কৃতিক ঐতিহ্যর নিদর্শনসমূহর পদ্ধতিগতভাবে সংগ্রহ আর বিজ্ঞানসম্মত রূপত সংরক্ষণ তথা সংবর্ধনের যোগেদ এক উন্নত প্রযুক্তি সম্বলিত মাল্টিমিডিয়া অভিলেখাগার গড়ি তোলার উদ্দেশ্যে শ্রীমন্ত শঙ্করদেব কলাক্ষেত্র সমাজে এটা অভিলেখী প্রকল্পের কামকাজ অব্যাহত রাখিছে। এই প্রকল্প রূপায়ণের প্রয়োজনীয় তথ্য সংগ্রহের সহায় হওয়াক কালি শ্রীমন্ত শঙ্করদেব কলাক্ষেত্রর ডক্টর বাণীগত কাকতির প্রেক্ষাগৃহত সাংস্কৃতিক পরিক্রমা বিভাগের মন্ত্রী বিমল বরার উপস্থিতিত 12 বিশ্ববিদ্যালয়ের সঙ্গে বুঝাবুঝির চুক্তি স্বাক্ষর করা হয়। এই অনুষ্ঠানত শ্রীমন্ত শঙ্করদেব কলাক্ষেত্র সমাজের উপসভাপতি জিতুল সোনোয়ালকে ধরে ভালসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্রপরা। শ্রোতাসকলে আমার এই বাতৰি আকাশবাণী গুৱাহাটীর মিডিয়াম ৱেভর 411.5, 289.9 মিটার, DRM ফ্রিকুয়েন্সি 1026 কিলোহার্টজ, FM ব্যান্ডর 108.8 আর 101.6 মেগাহার্টজর লগতে ফেসবুক পেজ AIR নিউজ গুৱাহাটী আর ইউটিউব চ্যানেল AIR নিউজ গুৱাহাটী যোগে লাইভ স্ট্রিমিংতো শুনিবলে পাইছে। এই বাতৰি আমার ইউটিউব চ্যানেল আর নিউজ অন AIR এপতো শুনিব পারে। শ্রোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত AIR নিউজ _GHY আর ইনষ্টাগ্রামত AIR নিউজ _গুৱাহাটী ফলো করব পাৰে। মাজুলী জেলার উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তর্গত জেংৰাই পঞ্চায়তে রাষ্ট্রীয় পঞ্চায়েত বঁটার দীনদয়াল উপাধ্যায় পঞ্চায়েত বহনক্ষম উন্নয়ন পুরস্কারের শিশু অনুকূল শিতানত শ্রেষ্ঠতর বঁটা আর নগাঁর বেবেজিয়া ডিমো বাংথাই গাঁ পঞ্চায়তে নানাজী দেশমুখ সর্বোত্তম পঞ্চায়েত বহনক্ষম উন্নয়ন পুরস্কার শিতানত দ্বিতীয় পুরস্কার লাভ করেছে। রাজ্য সরকারের পঞ্চায়েত আয়ুক্ত কীর্তি জল্লি আর অতিরিক্ত আয়ুক্ত জয়ন্ত গোস্বামীয়ে কালি নতুন দিল্লির বিজ্ঞান ভবনত এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুর এই বঁটা গ্রহণ করে। শিবসাগর জেলার পানীদিহিং মৌজার সুমনি মিচিংগাঁওর রাইজর উদ্যোগত বিজয় বগু ক্ষেত্রত পরাগ উৎসব অনুষ্ঠিত হব। 1 ফেব্রুয়ারীর 3 ফেব্রুয়ারী অনুষ্ঠিত হবলগীয়া এই উৎসবর লাইখুঁটা কালি স্থাপন করা হয়। লাইখুঁটা স্থাপন অনুষ্ঠানত উদযাপন সমিতির বিষয় বিভাগে ধরে যথেষ্ট সংখ্যক স্থানীয় রাইজ উপস্থিত থাকে। চৰাইদেউ জেলার সমাজ কল্যাণ বিভাগের উদ্যোগত আর মন্ত্রী যোগেন মোহনের উপস্থিতিত কালি জেলাখনের 8টা আদর্শ অঙ্গনবাড়ী কেন্দ্র নির্মাণ কার্যর আধারশিলা স্থাপন করা হয়। রাজ্য সরকারে 2024-25 বিত্তীয় বর্ষর পুঁজিরপর সোনারী সংহত শিশু উন্নয়ন প্রকল্পের অধীনত এই অঙ্গনবাড়ী কেন্দ্রসমূহ 25 লাখ টাকাকৈ আবন্টন দিছে। আধারশিলা স্থাপন কার্যসূচীত মামরা উন্নয়ন কেন্দ্রের বিষয়াকে ধরে শিশু উন্নয়ন বিষয়া আর বিভাগীয় লোক উপস্থিত থাকে। অসম আরক্ষীয়ে কালি বাংলাদেশের অনুপ্রবেশের একটা চেষ্টা ব্যর্থ করে। আৰু এই সংক্ৰান্তত দুজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোক দুজনক চিমু বেগম আৰু মহম্মদ উজ্জ্বল বুলি চিনাক্ত কৰা হয়। গ্ৰেপ্তাৰ কৰা লোক দুজনক পাছত বাংলাদেশলৈ ঘূৰাই পঠোৱা হয়। এতিয়া আহক অৰু কুমাৰ শৰ্মাৰ সৈতে গুৱাহাটীৰ পৰা আজি প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম বিশ্বৰ বাতৰিত চকু ফুৰাওক।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে জিলাই জিলাই পঞ্চায়ত নিৰ্বাচনৰ খুচুৰা ভোটাৰ তালিকা প্ৰকাশ, আধাৰ প্ৰদানৰ ব্যৱস্থা শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে মন্ত্ৰীসভাই গ্ৰহণ কৰা সিদ্ধান্তৰ বাতৰিক ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিয়া পৰিলক্ষিত হৈছে। দৈনিক অসম কাকতে অসম পৰ্যটন নিগম উন্নয়ন নিগমে কাজিৰঙাৰ প্ৰথমটো ঐতিহ্যপূৰ্ণ চৰকাৰী অতিথিশালা বনানী পৰ্যটন নিবাস লিজত দিবলৈ প্ৰক্ৰিয়া আগবঢ়োৱাৰ বাতৰিক গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিক অসমীয়া প্ৰতিদিন কাকতেও প্ৰথম পৃষ্ঠাত ফটো সহকাৰে প্ৰকাশ কৰিছে। ৰাজ্যৰ জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ হ'ব, প্ৰতিখন জিলাতে স্থাপন কৰা হ'ব একোখনকৈ বিশ্ববিদ্যালয়, বিকাশৰ 12 দিন শীৰ্ষক কাৰ্যসূচী মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এই ঘোষণাক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰি আন কেইবাখনো কাকতে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে মন্ত্ৰী বিধায়কৰ 30% দৰমহা বৃদ্ধিত অনুমোদন শিৰোনামেৰে অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব হিমাংশু শেখৰ দাস নেতৃত্বাধীন 4-জনীয়া দৰমহা কমিটীয়ে বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ হাতত আনুষ্ঠানিকভাৱে চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ভাৰত বাংলাদেশ সীমান্তত মুছলমান সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা ৰচাৰ বাতৰি বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে ৰাজ্য চৰকাৰে মাইক্ৰ ফাইনেন্সৰ 50,000 টকা পৰ্যন্ত ঋণ ৰেহাই দিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাক প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি নিবনুৱা শিৰোনামেৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত প্ৰকাশ পোৱা উদ্বেগজনক তথ্য আধাৰিত এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে গুৱাহাটী পৌৰ নিগমৰ অধীনত চাফাই কৰ্মী নিযুক্তিৰ নামত ব্যাগম কেলেংকাৰী সংঘটিত হোৱা বুলি এটা বাতৰি প্ৰথম পৃষ্ঠাত অন্তৰ্ভুক্ত কৰিছে। দি আছাম ট্ৰিবিউন কাকতে বিৰোধী পক্ষৰ একাংশ দলে ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখৰে কৰা পক্ষপাতিত্বমূলক আচৰণৰ বাবে তেওঁলোকে তেওঁক আতংকৰ বাবে জাননী দাখিল কৰিবলৈ বাধ্য হোৱা বুলি কৰা মন্তব্যক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে অবৈধ অনলাইন ট্ৰেডিং কেলেংকাৰীৰ দুজন অভিযুক্তৰ বিৰুদ্ধে কালি CBI-এ অভিযোগনামা দাখিল কৰাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ। বতৰৰ বতৰা বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ অহা 24 ঘণ্টাত আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। এই সময়ছোৱাত ৰাজ্যৰ ঠাই বিশেষে পুৱা আৰু নিশাৰ ভাগত ডাঠ কুঁৱলী পৰাৰো সম্ভাৱনা আছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 24.6 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল 12.5 ডিগ্ৰী চেলচিয়াছ। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 25 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 13 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। উত্তৰ পূৰ অঞ্চলৰ কেইবাখনো ৰাজ্যৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ডাঠ কুঁৱলী পৰাৰো সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। ৰাজস্থানৰ জয়পুৰত হ'বলগীয়া 44 সংখ্যক ছাব জুনিয়ৰ NTPC ৰাষ্ট্ৰীয় পুৰুষ আৰু মহিলা আৰ্চাৰী চেম্পিয়নশ্বিপৰ বাবে অসমৰ দলৰ খেলুৱৈসকলৰ নাম ঘোষণা কৰা হৈছে। অহা বৰ্ষৰ 3-10 জানুৱাৰীলৈকে হ'বলগীয়া এই প্ৰতিযোগিতাৰ বাবে অসমৰ 24 গৰাকী পুৰুষ আৰু মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত আধাৰ কাৰ্ড প্ৰদান ব্যৱস্থা অধিক কঠোৰ কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ। বজালী, নলবাৰী আৰু গোলাঘাটত আজি বিকাশৰ 12 দিন শীৰ্ষক উন্নয়ন কাৰ্যসূচী। সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ, বঙাইগাঁও আৰু চৰাইদেউ জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ আৰু ৰাজস্থানৰ জয়পুৰত হ'বলগীয়া 44 সংখ্যক ছাব জুনিয়ৰ NTPC ৰাষ্ট্ৰীয় পুৰুষ আৰু মহিলা আৰ্চাৰী চেম্পিয়নশ্বিপৰ বাবে অসমৰ দলৰ নাম ঘোষণা। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে হৈ গ'ল। নমস্কাৰ।